আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহত আছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ গোলাঘাট জিলাত দুটা বহুমুখী ক্ৰীড়া প্ৰকল্পৰ উদ্বোধন গোলাঘাট জিলাৰ 55,000 লোকক সামৰি 130 কোটি টকা ব্যয় সাপেক্ষ পানী যোগান প্ৰকল্পৰ আধাৰশিলা স্থাপন 1882 চনত গঠিত শিলচৰ নগৰ সমিতি পৌৰ নিগমলৈ উন্নীত গুৱাহাটী আৰু ডিব্ৰুগড়ৰ পাছত শিলচৰ ৰাজ্যখনৰ তৃতীয়খন পৌৰ নিগম আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ 87তম প্ৰতিষ্ঠা দিৱস কাইলৈ বিস্তৃত কাৰ্যসূচীৰে আয়োজন আৰু আজিৰে পৰা লণ্ডনত উইম্বলডন টেনিছ প্ৰতিযোগিতা আৰম্ভ ভাৰতৰ 4গৰাকী খেলুৱৈৰ প্ৰতিযোগিতাত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গোলাঘাট নমস্কাৰ বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া আৰু মোৰ সৈতে আছে জিন্তি ৰাণী ডেকা এতিয়া শুনক বিতং বাতৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ নৱনিৰ্মিত ইনডোৰ ষ্টেডিয়াম উদ্বোধন কৰে অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগে নগৰীয়া আন্তঃগাঁথনি উন্নয়ন পুঁজি আঁচনিৰ অধীনত 7,94,00,000 টকা ব্যয় সাপেক্ষে এই ষ্টেডিয়ামটো নিৰ্মাণ কৰি উলিয়াইছে 6খন টেবুল টেনিছ বোৰ্ড আৰু 5খন বেডমিণ্টন কোৰ্ট সংযুক্তকৰণেৰে নিৰ্মাণ কৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এই ষ্টেডিয়ামৰ নৱসংযোজনে গোলাঘাট জিলা ক্ৰীড়াক্ষেত্ৰক নতুন ৰূপ দিব বুলি আশা কৰা হৈছে মুখ্যমন্ত্ৰী শৰ্মাই আজি গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱনিৰ্মিত ক্ৰীড়া প্ৰকল্পও মুকলি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত বিদ্যালয়খনৰ প্ৰতিষ্ঠাকালৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিলৈ শ্ৰদ্ধা জনোৱাৰ উপৰি ছাত্ৰ ছাত্ৰীসকলক ক্ৰীড়াক্ষেত্ৰৰ প্ৰতি আগ্ৰহী হবলৈ উৎসাহিত কৰে অসমৰ থলুৱা খেলসমূহৰ সংৰক্ষণৰ বিষয়ে বিশেষভাৱে উল্লেখ কৰি ড০ শৰ্মাই কয় যে এই ক্ৰীড়া প্ৰকল্পৰ অংশ হিচাপে নিৰ্মাণ কৰা ক্ৰীড়া সংগ্ৰহালয়ত ৰাজ্যখনৰ প্ৰায় প্ৰতিগৰাকী বিশিষ্ট ক্ৰীড়াবিদৰ সফলতাসমূহ প্ৰদৰ্শনৰ লগতে পৰম্পৰাগত খেলসমূহৰ সংৰক্ষণৰো ব্যৱস্থা কৰা হৈছে
এই প্ৰকল্পৰ লগত সংগতি ৰাখি অসমত যি ক্ৰীড়াৰ সংগ্ৰহালয় এটা নিৰ্মাণ কৰা হৈছে ই সঁচাকৈয়ে এক নতুন চিন্তা আৰু মই অত্যন্ত আনন্দিত যে অসমৰ প্ৰায় প্ৰতিগৰাকী বিশিষ্ট খেলুৱৈয়ে নিজৰ মেডেল নিজৰ জাৰ্চি আৰু খেলৰ সামগ্ৰী এই সংগ্ৰহালয়ত অৰিহণা হিচাপে আগবঢ়াই আমাৰ এই সংগ্ৰহালয়টোক এক নতুন মাত্ৰা প্ৰদান কৰিছে অসমৰ ট্ৰেডিচনেল গেমসমূহকো যিধৰণে এটা সংৰক্ষণৰ প্ৰচেষ্টা কৰা হৈছে ই সঁচাকৈয়ে এটা আমাৰ বাবে আনন্দৰ বিষয় মই নিশ্চিত যে এই সংগ্ৰহালয়টো কেইদিনমানৰ ভিতৰতেই সকলোৰে বাবে এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব
মুখ্যমন্ত্ৰী শৰ্মাই আজি জিলাখনত এটা খোৱাপানী যোগান প্ৰকল্পৰ আধাৰশিলা স্থাপন কাৰ্যসূচীতো ভাগ লয় ধনশিৰি নৈৰ পানীৰে গোলাঘাট জিলাৰ 55,000 লোকক 24 ঘণ্টাই খোৱাপানী যোগানৰ বাবে 130 কোটি টকা ব্যয় সাপেক্ষে এই প্ৰকল্প নিৰ্মাণ কৰা হ'ব
আজি দিনটোৰ আন এক অন্যতম আকৰ্ষণ হৈছে 130 কোটি টকা ব্যয় কৰি গোলাঘাটৰ 55,000 লোকে যাতে বিশুদ্ধ খোৱা পানী খাব পাৰে তাৰ বাবে এটা নতুন পানী যোগান আঁচনিৰ শুভাৰম্ভ ধনশিৰি নদীৰ পৰা লৈ অহা পানীৰে সমগ্ৰ গোলাঘাট নগৰখনক বিশুদ্ধ খোৱা পানী যোগান ধৰিবৰ বাবে 130 কোটি টকাৰ প্ৰকল্পৰ আজি আমি আধাৰশিলা স্থাপন কৰিছো
মুখ্যমন্ত্ৰীগৰাকীয়ে আজি ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ নৱনিৰ্মিত নাটঘৰো উদ্বোধন কৰে তেওঁ ইয়াৰ পূৰ্বে পুৱাৰ ভাগত দেৰগাঁৱৰ লাচিত বৰফুকন আৰক্ষী একাডেমীৰ নৱনিৰ্মিত চৌহদত গছপুলি ৰোপণ কৰে 1882 চনত নগৰ সমিতিৰূপে গঠিত আৰু পৰৱৰ্তীকালত পৌৰসভালৈ উন্নীত হোৱা শিলচৰ পৌৰসভাক আজি পৌৰ নিগমৰূপে স্বীকৃতি দিয়া হৈছে পৌৰসভাখনৰ 28টা ৱাৰ্ডক 42টা ৱাৰ্ডলৈ বৃদ্ধি কৰি পৌৰ নিগম গঠন কৰা হ'ব আৰু অক্টোবৰৰ ভিতৰত পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত হ'ব গুৱাহাটী আৰু ডিব্ৰুগড়ৰ পাছত শিলচৰ হ'ব ৰাজ্যখনৰ তৃতীয়খন পৌৰ নিগম 2022 চনৰ নৱেম্বৰ মাহত শিলচৰ পৌৰসভাক নিগম হিচাপে গঠন কৰাৰ বিষয়ে ঘোষণা কৰা হৈছিল যোৱা বছৰ শিলচৰ পৌৰ নিগম গঠনৰ বাবে বিজ্ঞপ্তি জাৰি কৰা হৈছিল যদিও আজিহে শিলচৰ পৌৰসভাৰ কাৰ্যালয়ৰ নাম পৰিৱৰ্তন কৰি পৌৰ নিগমৰ ফলক উন্মোচন কৰা হয় এই উপলক্ষে আয়োজিত অনুষ্ঠানত সাংসদ কনাদ পুৰকাষ্ঠ বিধায়ক দীপায়ন চক্ৰৱৰ্তী আৰু শিলচৰ পৌৰসভাৰ শেষৰজন অধ্যক্ষ নিহাৰেন্দ্ৰ নাৰায়ণ ঠাকুৰ উপস্থিত থাকে সংবাদ মাধ্যমৰ সৈতে হোৱা কথোপকথনত মুখ্য অতিথি কনাদ পুৰকাষ্ঠই কয় যে এই পদক্ষেপে মহানগৰখনৰ উন্নতিৰ দিশত তাৎপৰ্যপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব চৰকাৰৰ উন্নয়নমূলক দৃষ্টিভংগীৰ বিষয়ে উল্লেখ কৰি শ্ৰীপুৰকায়স্থই কয় যে ৰাজ্য চৰকাৰৰ উন্নয়ন যাত্ৰাৰে বৰাক আৰু ব্ৰহ্মপুত্ৰৰ সমন্বয় সাধন কৰি বৰাক উপত্যকাৰ উন্নয়নৰ বাট প্ৰশস্ত হ'ব। শিলচৰ পৌৰ নিগমৰ স্বীকৃতি লাভ সন্দৰ্ভত এয়া আমাৰ সংবাদদাতা আখিৰ ৰাণী দাস।
143 বছৰৰ দীঘলীয়া যাত্ৰাৰ অন্তত আজি আনুষ্ঠানিকভাৱে শিলচৰ পৌৰসভা পৌৰ নিগমলৈ ৰূপান্তৰিত হ'ল। 1882 চনত গঠন হৈছিল শিলচৰ পৌৰসভা। 28 ৱাৰ্ডক 42 বৃদ্ধি কৰি পৌৰ নিগম গঠন কৰিবলৈ অহা অক্টোবৰৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত হ'ব। যোৱা বছৰ অৰ্থাৎ 2024 চনত শিলচৰ পৌৰসভাক পৌৰ নিগমলৈ উন্নীতকৰণৰ বিজ্ঞপ্তি জাৰি কৰা হৈছিল। পিছে বহু প্ৰতীক্ষাৰ অন্ত পেলাই আজি পৌৰ নিগমলৈ ৰূপান্তৰিত হ'ল শিলচৰ চহৰ। IAS সৃষ্টি সিংহে নিগমৰ প্ৰথম আয়ুক্ত হিচাপে দায়িত্ব গ্ৰহণ কৰিছে। আজি শিলচৰৰ অৰুণ কুমাৰ চন্দ্ৰ ৰোডৰ পৌৰসভাৰ কাৰ্যালয়ৰ নাম পৰিৱৰ্তন কৰি পৌৰ নিগমৰ নামেৰে ফলক উন্মোচন কৰা হয়। মন কৰিবলগীয়া যে 1882 চনত ব্ৰিটিছ শাসনৰ সময় ষ্টেচন কমিটি হিচাপে গঠন কৰা হয়। 1882 চনৰ পৰা 1913 চনত আছিল ব্ৰিটিছ শাসনত। পিছত 1913 চনত কামিনী কুমাৰ চন্দ্ৰৰ অধ্যক্ষতাত চিটিজেন্স কমিটিলৈ ৰূপান্তৰিত হয়। তেতিয়াৰ পৰাই শিলচৰ পৌৰসভা বৰ্ডৰ এই দীঘলীয়া যাত্ৰাত 33 সভাপতিয়ে সেৱা আগবঢ়াইছে। শিলচৰ পৌৰসভাৰ শেষ চেয়াৰমেন আছিলে নিহাৰেন্দ্ৰ নাৰায়ণ ঠাকুৰ।
অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আজি ৰাজীৱ ভৱনত আছাম জাষ্টিচ শীৰ্ষক এটা পৰ্টেল মুকলি কৰে। বিধায়ক জাকিৰ হুছেইন ছিগদাৰ, মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰকে ধৰি অন্যান্য নেতা কৰ্মীৰ উপস্থিতিত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এই পৰ্টেলটো মুকলি কৰে। শ্ৰীশইকীয়াই অনুষ্ঠানৰ পাছত এখন সংবাদমেলত কয় যে ৰাজ্যৰ পঞ্চায়তী ব্যৱস্থাৰ পৰা আৰম্ভ কৰি শিক্ষা, স্বাস্থ্য, পথ আদিৰ সমস্যা সন্দৰ্ভত জনসাধাৰণে এই পৰ্টেলৰ জৰিয়তে অভিযোগ দাখিল কৰিব পাৰিব। তেওঁ কয় যে জনসাধাৰণে দাখিল কৰা সমস্যাসমূহ পঞ্জীয়ন কৰি এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে বিৰোধী দলপতিৰ কাৰ্যালয়ৰ পৰা চৰকাৰী বিভাগসমূহক অৱগত কৰোৱা হ'ব আৰু এই সমস্যাসমূহ সমাধানৰ বাবে চৰকাৰক হেঁচা প্ৰয়োগ কৰা হ'ব। এই পদক্ষেপৰ জৰিয়তে চৰকাৰী পুঁজিৰ উচিত ব্যৱহাৰ নিশ্চিত কৰি গণতন্ত্ৰ শক্তিশালী কৰাৰ প্ৰয়াস কৰা হ'ব বুলি বিৰোধী দলপতিগৰাকীয়ে মন্তব্য কৰে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক জিন্তি ৰাণী ডেকাৰ পৰা।
আকাশবাণী গুৱাহাটী কেন্দ্ৰই কাইলৈ 78 বছৰত ভৰি দিব। এই উপলক্ষে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে কাইলৈ পুৱা 9:30 বজাত বিভাগটোৰ লবিত কেইবাগৰাকীও প্ৰয়াত সহকৰ্মীৰ আলোকচিত্ৰ স্থাপন কৰিব। প্ৰয়াত সহকৰ্মী কেইগৰাকীৰ পৰিয়ালে আগবঢ়োৱা এই আলোকচিত্ৰকেইখন কাইলৈ আনুষ্ঠানিকভাৱে অনাৱৰণ কৰা হ'ব। অষ্টসপ্ততিতম প্ৰতিষ্ঠা দিৱস উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই কাইলৈ দিনৰ 10 বজাত গুৱাহাটীৰ উজান বজাৰৰ বিবেকানন্দ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত এটা অন্তৰংগ অনুষ্ঠানৰ আয়োজন কৰিছে। এই অনুষ্ঠানত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বিষয়ে কুইজৰ বিজয়ীসকলৰ লগতে ভালেকেইগৰাকী প্ৰাক্তন সতীৰ্থৰ সৈতে অন্তৰংগ আলাপ অনুষ্ঠিত হ'ব। কাইলৈ সন্ধিয়া 6:30 বজাত আকাশবাণী গুৱাহাটী কেন্দ্ৰই ৰঙিয়াৰ হৰদত্ত বীৰদত্ত ভৱনত উপজাদিনৰ সুবাস শীৰ্ষক এটা সংগীতানুষ্ঠানৰ আয়োজন কৰিছে। অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী দিলীপ দাসৰ গীত আৰু আলাপ, ডম্বৰুধৰ পাঠক আৰু জবা দাসৰ লোকগীত, উৎপল বৰাৰ মেণ্ডুলিন বাদন আৰু ৰঙিয়াৰ সমন্বয়ী কলা কেন্দ্ৰৰ শিল্পীসকলৰ নৃত্যানুষ্ঠান পৰিৱেশন কৰা হ'ব। প্ৰতিষ্ঠা দিৱসৰ প্ৰাক সন্ধিয়া আকাশবাণী গুৱাহাটীৰ কক্ষসমূহৰ দুৱাৰমুখত ৰং বিৰঙী বেলুনেৰে সজাই তোলাৰ লগতে সন্ধিয়ালৈ আলোকসজ্জাৰ ব্যৱস্থা কৰা হৈছে। প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি কাইলৈ আকাশবাণী গুৱাহাটীৰ প্ৰাচীৰ পত্ৰিকা আকাশী স্পন্দনৰ ষষ্ঠ বৰ্ষৰ 1 সংখ্যা আনুষ্ঠানিকভাৱে উন্মোচন কৰা হ'ব। আকাশী স্পন্দনৰ এইবাৰৰ সংখ্যা গণশিল্পী দিলীপ শৰ্মাৰ জন্ম শতবৰ্ষৰ বিশেষ সংখ্যাৰূপে প্ৰকাশ কৰা হ'ব। কাইলৈৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰই বিবিধ ভাৰতী শাখাত অসমীয়া অনুষ্ঠানৰ প্ৰচাৰ পুনৰ আৰম্ভ কৰিব। ইয়াৰ উপৰিও কাইলৈৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰই 7-দিনীয়া নাট মহোৎসৱৰ আয়োজন কৰিছে। কাইলৈৰ নাটক সূৰ্যৰ পৰিচালনাত ডঃ ভৱেন্দ্ৰনাথ শইকীয়াৰ ৰাৱণ। আকাশবাণী গুৱাহাটী কেন্দ্ৰই কাইলৈ ৰঙিয়াৰ হৰদত্ত বীৰদত্ত ভৱনত আয়োজিত উপজাদিনৰ সুবাস অনুষ্ঠানটো ইয়াৰ মহাবাহু শাখাত পোনপটীয়াকৈ প্ৰচাৰ কৰিব। এই পোনপটীয়া প্ৰচাৰৰ বাবে আমাৰ কাইলৈ সন্ধিয়া 7:10 প্ৰচাৰিত হ'বলগীয়া অসমীয়া বাতৰি সন্ধিয়া 6:20 প্ৰচাৰিত হ'ব। আকাশবাণী তেজপুৰ কেন্দ্ৰই কাইলৈ গৌৰৱোজ্জ্বল 25 যাত্ৰা সম্পূৰ্ণ কৰাৰ উপলক্ষে তেজপুৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি সন্ধিয়া ৰূপালী জয়ন্তী সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈছে। অনুষ্ঠানত আকাশবাণী আৰু দূৰদৰ্শনৰ উত্তৰ পূব ক্ষেত্ৰৰ অতিৰিক্ত সঞ্চালক প্ৰধান আশীষ ভাটনাগৰ বিশেষ অতিথি হিচাপে উপস্থিত থকাৰ লগতে তেজপুৰৰ সাহিত্য সংস্কৃতি জগতৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছে। বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষী থানাৰ অধীনৰ আমৰিখোৱা গাঁৱত কপৌ চৰাই নিধনৰ অভিযোগত এজন লোকক আৰক্ষীয়ে আটক কৰে। আমাৰ বৰপেটাৰ সংবাদদাতাই জনোৱা মতে অভিযুক্ত নৃপেন ডেকাই নিজৰ খেতিপথাৰত ভালেমান কপৌ চৰাইক বিহ দি হত্যা কৰিছিল। গাঁওখনৰ সচেতন লোকৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে লোকজনক আটক কৰিছে। বৰপেটা জিলাৰ বিভিন্ন স্থানত পূৰ্বেও এনে অসাধু লোকে বনৰীয়া চৰাই হত্যাকাৰ্যত লিপ্ত হৈছে। কেন্দ্ৰীয় চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ অধীনৰ বিশেষভাৱে সক্ষম ব্যক্তিৰ বিভাগে তিনিটা শাখাত বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীৰ কাৰণে নিৰ্ধাৰিত বৃত্তিৰ বাবে আবেদন বিচাৰিছে। এই আবেদন ৰাষ্ট্ৰীয় বৃত্তি পৰ্টেল www.scholarship.gov.in জমা দিব লাগিব। আবেদনকাৰী ছাত্ৰ ছাত্ৰীৰ 40% শাৰীৰিক অক্ষমতাৰ প্ৰমাণ পত্ৰ থকাৰ লগতে বাৰ্ষিক আয় 2.5 লাখ টকাতকৈ কম হ'ব লাগিব। প্ৰাৰ্থীৰ আধাৰ নম্বৰ অথবা পিতৃ মাতৃৰ বেংক একাউণ্ট থাকিব লাগিব। দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ আগত পাবলগীয়া বৃত্তিৰ ক্ষেত্ৰত 31 আগষ্টৰ ভিতৰত আৰু দশম শ্ৰেণীৰ পৰৱৰ্তী বৃত্তিৰ ক্ষেত্ৰত 31 অক্টোবৰৰ ভিতৰত অনলাইন আবেদন দাখিল কৰিব লাগিব। তিনিচুকীয়া জিলাৰ উজনি শদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজিৰে পৰা দুৰ্যোগ প্ৰশমনৰ বিশেষ বুনিয়াদী প্ৰশিক্ষণ অনুষ্ঠিত হৈছে। সপ্তাহজোৰা এই প্ৰশিক্ষণত অসামৰিক প্ৰতিৰক্ষা বিভাগৰ বিষয়া প্ৰশিক্ষকসকলে বানত ক্ষতিগ্ৰস্ত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰিব। এই প্ৰশিক্ষণ কাৰ্যসূচীত আজি ভালেসংখ্যক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। অসমীয়া সাহিত্য সংস্কৃতিলৈ উল্লেখনীয় বৰঙণি আগবঢ়োৱা নামৰূপ শাখা সাহিত্য সভাৰ নৱনিৰ্মিত ভৱন আজি সাংসদ ৰামেশ্বৰ তেলী আৰু নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে উদ্বোধন কৰে। এই নৱনিৰ্মিত ভৱনে অনাগত সময়ত সাহিত্য সংস্কৃতি তথা সমাজৰ উন্নয়নৰ হকে কাম কাজসমূহ আগবঢ়াই নিয়াত বিশেষ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।
ৰাজ্যৰ অষ্টম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ভিতৰত বিদ্যালয় এৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি পোৱাৰ বিষয়টোক লৈ ৰাজ্য চৰকাৰে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। বিদ্যালয় শিক্ষা বিভাগে ইয়াৰ কাৰণসমূহৰ বিস্তৃত অধ্যয়নৰ বাবে এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰিছে। বিদ্যালয় শিক্ষা বিভাগৰ অতিৰিক্ত সচিব কৃষ্ণা বৰুৱাৰ অধ্যক্ষতাত সমগ্ৰ শিক্ষাৰ বিশেষ কৰ্তব্যৰত বিষয়া, প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ উপ সঞ্চালক, ইউনিচেফ আৰু কেন্দ্ৰীয় স্কোৱাৰ ফাউণ্ডেশ্যনৰ মুৰববীসকলক লৈ এই সমিতিখন গঠন কৰা হৈছে। সমিতিখনে ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয় এৰাৰ কাৰণসমূহ অধ্যয়ন কৰি যাৱতীয় পৰামৰ্শাৱলীসহ 15 আগষ্টৰ ভিতৰত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত প্ৰতিবেদন দাখিল কৰিব। এই সন্দৰ্ভত বিদ্যালয় শিক্ষা বিভাগে জাৰি কৰা নিৰ্দেশনা অনুসৰি সমিতিখনে শ্ৰেণী, লিংগ, ভৌগোলিক অৱস্থান আৰু আৰ্থ সামাজিক দিশত কোনটো পৰ্যায়ত বিদ্যালয় এৰাৰ প্ৰৱণতা বৃদ্ধি পায় সেই সন্দৰ্ভত অধ্যয়ন কৰিব। সমিতিখনে লগতে বিশেষভাৱে পিছপৰা আৰু দুৰ্বল শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিদ্যালয় এৰাৰ প্ৰৱণতা হ্ৰাস কৰাৰ বাবে নিযুত মইনা আঁচনিৰ দৰে অন্যান্য আঁচনি ৰূপায়ণৰ সন্দৰ্ভতো পৰ্যালোচনা কৰিব। মুখ্যমন্ত্ৰীৰ এটিকলি দুটিপাত শীৰ্ষক আঁচনিখন ডিব্ৰুগড় জিলাত ৰূপায়ণ সন্দৰ্ভত আজি জিলা আয়ুক্তৰ অধ্যক্ষতাত এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত জিলা আয়ুক্ত বিক্ৰম কৰিয়ে বাগিচাসমূহৰ কৰ্তৃপক্ষক নিজ নিজ বাগিচাৰ স্থায়ী আৰু অস্থায়ী শ্ৰমিক তথা কৰ্মচাৰীৰ তালিকা, আধাৰ কাৰ্ডৰ প্ৰতিলিপি আৰু বেংক একাউণ্টৰ সবিশেষ জিলা আয়ুক্তৰ কাৰ্যালয়ত শীঘ্ৰে জমা দিবলৈ আহান জনায়। উল্লেখযোগ্য যে চাহ বাগিচাৰ স্থায়ী আৰু অস্থায়ী শ্ৰমিকৰ লগতে কৰ্মচাৰীসকললৈ 5,000 টকাৰ এককালীন সাহায্য প্ৰদানৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে এই আঁচনিখন আৰম্ভ কৰিছে। লণ্ডনৰ অল ইংলেণ্ড ক্লাবত আজিৰে পৰা চলিত বৰ্ষৰ তৃতীয়টো গ্ৰেণ্ডশ্লেম উইম্বলডন টেনিছ বল প্ৰতিযোগিতা আৰম্ভ হৈছে। এইবাৰৰ প্ৰতিযোগিতাত পুৰুষৰ ছিংগলছ শাখাত চলিত বৰ্ষৰ ফ্ৰেন্স অপেন খিতাপ অৰ্জন কৰা কাৰ্লোছ আলকাৰাজ, বিশ্বৰ শীৰ্ষস্থানৰ জানিক ছিনাৰ আৰু 24 বাৰ গ্ৰেণ্ডশ্লেম খিতাপ অৰ্জন কৰা নোভাক জকোভিচ অন্যতম তাৰকা খেলুৱৈ। আলকাৰাজ নিজৰ প্ৰথম ৰাউণ্ডৰ খেলত ফেবিঅ' ফোগনিনিৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। মহিলাৰ ছিংগলছ শাখাত এইবাৰ ফ্ৰেন্স অপেন চেম্পিয়ন কোকো গোফ, শীৰ্ষ বাছনিৰ খেলুৱৈ অৰিনা ছাবালেংকা, জেচমিন পাউলিনী, মেডিচন কিজ, নাওমি ওছাকা, এমা ৰাডুকানুৱে শক্তিশালী প্ৰতিদ্বন্দ্বীৰূপে অৱতীৰ্ণ হ'ব। পুৰুষৰ দ্বৈত শাখাত ভাৰতৰ 4গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ গোলাঘাট জিলাত দুটা বহুমুখী ক্ৰীড়া প্ৰকল্পৰ উদ্বোধন। গোলাঘাট জিলাৰ 55,000 লোকক সামৰি 130 কোটি টকা ব্যয় সাপেক্ষ পানী যোগান প্ৰকল্পৰ আধাৰশিলা স্থাপন। 1882 চনত গঠিত শিলচৰ নগৰ সমিতি পৌৰ নিগমলৈ উন্নীত। গুৱাহাটী আৰু ডিব্ৰুগড়ৰ পাছত শিলচৰ ৰাজ্যখনৰ তৃতীয়খন পৌৰ নিগম। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ 87তম প্ৰতিষ্ঠা দিৱস কাইলৈ বিস্তৃত কাৰ্যসূচীৰে আয়োজন। আৰু আজিৰে পৰা লণ্ডনত উইম্বলডন টেনিছ প্ৰতিযোগিতা আৰম্ভ। ভাৰতৰ 4গৰাকী খেলুৱৈৰ প্ৰতিযোগিতাত অংশগ্ৰহণ।